নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা তিস্তা নৈৰ আকস্মিক বানত 14 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 22 গৰাকী সেনা জোৱানসহ মুঠ 102 জন লোক সন্ধানহীন। বড়োলেণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেইবাটাও প্ৰকল্প মুকলি তথা আধাৰশিলা স্থাপন। ফেব্ৰুৱাৰী মাৰ্চ মাহত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে 1 নৱেম্বৰৰ পৰা অনলাইন প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ। 30 নৱেম্বৰ প্ৰপত্ৰ পূৰণৰ অন্তিম দিন। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত আজি ইংলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ড অৱতীৰ্ণ। আৰু এছিয়ান গেমছত 18টা সোণ, 31টা ৰূপ আৰু 32টা ব্ৰঞ্জসহ মুঠতে 81টা পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত এছিয়ান গেমছত এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ছিকিমৰ মংগলত ডাৱৰ বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা তিস্তা নৈৰ আকস্মিক বানত 14 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 22 গৰাকী সেনা জোৱানসহ মুঠ 102 জন লোক সন্ধানহীন হৈ আছে। আনহাতে এই বানত 26 জন লোক আঘাতপ্ৰাপ্ত হৈছে। চৰকাৰী তথ্য অনুসৰি ছিকিমৰ আকস্মিক বানত ৰাজ্যখনৰ প্ৰায় 22,000 লোক ক্ষতিগ্ৰস্ত হৈছে। তিস্তাৰ প্ৰবল বানে 11খনকৈ দলং উটুৱাই নিছে। প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত প্ৰায় 2,000 লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে। ছিকিমত উদ্ধাৰ কাৰ্যৰ বাবে কালি গুৱাহাটী আৰু পাটনাৰ পৰা NDRFৰ 2টাকৈ দল ৰাজ্যখনলৈ যাবলৈ সাজু হৈ আছে। বতৰ ভাল হলেই NDRFে 2টা দলকে চুংথাঙলৈ লৈ যাব। একেদৰে বান বিধ্বস্ত চুংথাং, লাচেন আৰু লাচিমত খাদ্যবস্তুকে ধৰি অন্যান্য জৰুৰী সামগ্ৰী বিতৰণ কৰিবলৈ NDRFৰ দল সাজু হৈ আছে। এই বানৰ ফলত ক্ষতি হোৱা লোকৰ সুবিধাৰ বাবে ছিকিম আৰক্ষীয়ে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। বানত আহতজনক উদ্ধাৰৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰকেইটা হৈছে 03592202892, 03592221152 আৰু 8001763383। একে সময়তে জৰুৰীকালীন সেৱাৰ বাবে আহতজনে 112 নম্বৰতো ফোন কৰিব পাৰিব। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ মুখ্য সচিব বিজয় ভূষণ পাঠকে কয় যে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙৰ সৈতে কথা পাতে আৰু গ্লেচিয়েল হ্ৰদৰ পানী অকস্মাত বৃদ্ধি পোৱাৰ বাবে ৰাজ্যখনৰ বিভিন্ন অংশত সৃষ্টি হোৱা বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী টামাঙক যথাসম্ভৱ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে আৰু প্ৰভাৱিত লোকসকলৰ নিৰাপত্তা আৰু কল্যাণৰ হকে প্ৰাৰ্থনা জনায়। ইপিনে ভাৰতীয় সেনাই সন্ধানহীন হৈ থকা 22 গৰাকী সৈনিকক বিচাৰি অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বড়োলেণ্ডৰ আন্তঃগাঁথনি উন্নয়নত নতুন সংযোজনৰ কেইবাটাও প্ৰকল্প মুকলি আৰু শিলান্যাস কৰিব। বাক্সা জিলাৰ বাথৌপুৰী ক্ৰীড়া প্ৰকল্পত পুৱা 10:30 বজাত আৰু তামোলপুৰৰ জাৰতালুকত দুপৰীয়া 12 বজাত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। বাক্সা জিলাত 48,15,00,000 টকা ব্যয় সাপেক্ষে কেইবাটাও ক্ৰীড়া প্ৰকল্পৰ শিলান্যাস কৰা হ'ব। আনহাতে তামোলপুৰত প্ৰায় 29,57,00,000 টকা ব্যয় সাপেক্ষে কেইবাখনো পক্ষী দলঙৰ শুভ উদ্বোধন কৰা হ'ব। এই প্ৰকল্পৰ দ্বাৰা জিলাখনৰ জনসাধাৰণে শিক্ষা আৰু চিকিৎসা সেৱা লাভ কৰাত সহায় হোৱাৰ লগতে সুচল যাতায়াত ব্যৱস্থাই অঞ্চলটোৰ জনসাধাৰণৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব বুলি আশা কৰা হৈছে। অনুষ্ঠানত দ্বিতীয়ৰে বহু কেইগৰাকী সদস্য আৰু বিধায়ক উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। অসমৰ বন্যপ্ৰাণী আশ্চৰ্যৰ অন্বেষণৰ অৰ্থে যোৱা 2 অক্টোবৰৰ পৰা 69 সংখ্যক বন্যপ্ৰাণী সপ্তাহ পালন কৰা হৈছে। অহা 8 অক্টোবৰত এই সপ্তাহৰ সামৰণি পৰিব। অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ বৰ্তমান বিপদাপন্ন আৰু 1 নম্বৰ অনুসূচীত অন্তৰ্ভুক্ত হৈছে। ভাৰতৰ পূব হিমালয় অঞ্চল, ঘন ক্ৰান্তীয় চিৰসেউজ অৰণ্য, নামেৰি ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু দিহিঙা পাটকাই ৰাষ্ট্ৰীয় উদ্যান, কেইবাখনো নৈ, জলাভূমি আদিত সততে দেখিবলৈ পোৱা দেওহাঁহ বৰ্তমান সংকটৰ গৰাহত। বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বিপন্ন এই দেওহাঁহক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে সজাগতা সৃষ্টি কৰা হৈছে। উল্লেখযোগ্য যে পক্ষীবিধৰ নদী প্ৰধান বাসস্থান ধবংস, অৱক্ষয় আৰু ব্যাঘাতৰ ফলত ক্ৰমাতি বিলুপ্তিৰ পথলৈ গতি কৰিছে। কোৱাণ্টাম ডটছৰ বিষয়ে কৰা গৱেষণাৰ সাফল্যৰ বাবে 3গৰাকী বিজ্ঞানীলৈ এই বছৰৰ ৰসায়নৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। বঁটাপ্ৰাপক 3গৰাকী বিজ্ঞানী হৈছে ক্ৰমে NIT 62 বছৰীয়া মাংগী বাৱেণ্ডী, কলম্বিয়া ইউনিভাৰ্চিটিৰ 80 বছৰীয়া লুইছ ব্ৰুচ আৰু নেনো ক্ৰিষ্টেলছ টেকনলজি ইনকৰ্পৰেচনৰ 78 বছৰীয়া এলেক্সি এছিমভ। ষ্টকহোমত কালি ৰয়েল ছুইডিছ একাডেমীয়ে ৰসায়নৰ নোবেল বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। এই বঁটাত আছে $1। কোৱাণ্টাম ডট হৈছে অতি উজ্জ্বল ৰঙৰ পোহৰ এৰি দিব পৰা অতি ক্ষুদ্ৰ কণা। ই ইলেক্ট্ৰনিকছ আৰু মেডিকেল ইমেজিঙত ব্যৱহাৰ হয়। শল্য চিকিৎসকসকলে অস্ত্ৰোপচাৰ কাৰ্যত কোৱাণ্টাম ডট বিশেষভাৱে ব্যৱহাৰ কৰে। ৰাজ্য চৰকাৰে খিলঞ্জীয়া মুছলমানৰ আৰ্থ সামাজিক মূল্যায়নৰ বাবে লোৱা সিদ্ধান্তক উজনি অসম মুছলিম কল্যাণ পৰিষদে আদৰণি জনাইছে। পৰিষদৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বৰাই চৰকাৰৰ এই পদক্ষেপ ইতিবাচক বুলি অভিহিত কৰে। আকাশবাণীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ কয় যে আৰ্থ সামাজিক মূল্যায়ন প্ৰক্ৰিয়াই খিলঞ্জীয়া মুছলমান, বিশেষকৈ গৰুৱা, মৰিয়া, দেশী, চয়দ আৰু জলহাসকলৰ সৰ্বাংগীন বিকাশৰ পথ মুকলি কৰিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে যোৱা বছৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি মুছলমানসকলৰ গৰীয়া, মৰিয়া, দেশী, চয়দ আৰু জলহাসকলক খিলঞ্জীয়া মৰ্যাদা প্ৰদান কৰিছে। ইয়াৰ পাছতে ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰি মুছলমানসকলৰ সাংস্কৃতিক পৰিচয়, শিক্ষা, স্বাস্থ্য, আৰ্থিক অন্তৰ্ভুক্তি, দক্ষতা বিকাশ, মহিলা সবলীকৰণ আদি বিষয়বোৰৰ অধ্যয়নৰ বাবে 7খন উপসমিতি গঠন কৰি দিছিল। অনাগত দুৰ্গোৎসৱ উপলক্ষে কালি বৰপেটা জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন, আৰক্ষী আৰু পূজা উদযাপন সমিতিসমূহৰ এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সফলভাৱে পূজা উদযাপনৰ দিশসমূহ আলোচনা কৰা হয়। পূজা সমিতিসমূহৰ প্ৰতিনিধিসকলক বিশেষকৈ মানুহৰ ভিৰ নিয়ন্ত্ৰণত ল'বলগীয়া ব্যৱস্থা আৰু নিৰাপত্তাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বাবে আৰক্ষীৰ পৰা বিভিন্ন পৰামৰ্শ দিয়া হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অহা বছৰৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। এই অনুসৰি 1 নৱেম্বৰৰ পৰা অনলাইন প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 30 নৱেম্বৰ প্ৰপত্ৰ পূৰণৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে কালি এখন অধিসূচনা জাৰি কৰে। এই অধিসূচনাত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ শিক্ষানুষ্ঠানৰ মুৰব্বীক নিৰ্দেশ দিয়া হৈছে। ইপিনে পিতৃ মাতৃৰ বাৰ্ষিক আয় 2 লাখ বা তাতোকৈ কম হলে এনে পৰিয়ালৰ পৰীক্ষাৰ্থীয়ে কেন্দ্ৰ মাচুল নাইবা পৰীক্ষা মাচুল ৰেহাই পাব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই যোৱা নিশা উত্তৰ গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ IIT আৰোহণ শীৰ্ষক শিক্ষামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত ভাগ লয়। ৰাজ্য চৰকাৰৰ আৰোহণ শিক্ষামূলক ভ্ৰমণ আঁচনিৰ অধীনত ডিব্ৰুগড়, ধেমাজি, উত্তৰ হালমাৰা, মানকাছৰ আৰু হাইলাকান্দি জিলাৰ বিভিন্ন বিদ্যালয়ৰ 400+ শিক্ষাৰ্থীয়ে IIT অতিথিশালাত বাহৰ পাতি আছে। আজি শিক্ষাৰ্থীসকলক বিজ্ঞান যাদুঘৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, প্ৰশাসনৰ পদাধিকাৰী মহাবিদ্যালয় আদি দেখুওৱাৰ পাছত মুখ্যমন্ত্ৰীৰ সৈতেও মত বিনিময় কৰোৱা হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে বিশ্বনাথ, হোজাই, তামোলপুৰ জিলাৰ পৰা অংশকালীন সংবাদদাতা পদৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে 20 অক্টোবৰৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীৰ স্নাতকোত্তৰ ডিপ্লমা, সাংবাদিকতাৰ স্নাতক বা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। বয়স 24-45 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে প্ৰাৰ্থীৰ জিলা মুখ্য কাৰ্যালয়ৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা হ'ব লাগিব। ইয়াৰ লগতে প্ৰাৰ্থীৰ ন্যূনতম 10 বছৰৰ সাংবাদিকতাৰ অভিজ্ঞতা থকা হ'ব লাগিব। আগ্ৰহী প্ৰাৰ্থীয়ে www.newsonair.gov.in এই বিষয়ে সবিশেষ তথ্য লাভ কৰাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীয়ে একপি পাছপোৰ্ট আকাৰৰ ফটোসহ স্বপ্ৰত্যায়িত নথি 20 অক্টোবৰৰ ভিতৰত ডাকযোগে অথবা নিজে আকাশবাণী গুৱাহাটীৰ চানমাৰী কাৰ্যালয়ত জমা দিব লাগিব। আবেদন প্ৰপত্ৰসমূহ হেড অফ অফিচ, আকাশবাণী গুৱাহাটী, চানমাৰী, গুৱাহাটী 78100-3 প্ৰেৰণ কৰিব লাগিব। নগাঁও জিলাত মঙলবাৰে আৰক্ষীয়ে চলোৱা এটা অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয়। সেনাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সেনা আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা অভিযানটোত নগাঁৱৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নৰমা পঘালী গাঁৱৰ খাইদুল ইছলামৰ ঘৰত কেইবাটাও হস্তনিৰ্মিত গ্ৰেনেড উদ্ধাৰ হয়। আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰী আইন 1908ৰ অধীনত চামগুৰি থানাত এটা গোচৰ ৰুজু কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজৰ এই উদ্বোধনী খেলখনৰ বাবে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰু আহমেদাবাদৰ অন্য অংশত প্ৰায় 3,500 আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছে। এইবাৰৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদত 14 অক্টোবৰৰ ভাৰত পাকিস্তানৰ খেলসহ মুঠ 5 খেল অনুষ্ঠিত হ'ব। আহমেদাবাদৰ এইখন ষ্টেডিয়ামতে অহা 19 নৱেম্বৰত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলখন খেলোৱা হ'ব। আনহাতে ভাৰতে 8 অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাইত প্ৰথমখন খেলেৰে বিশ্বকাপ ক্ৰিকেটৰ অভিযান আৰম্ভ কৰিব। ভাৰতে কালি চীনত অনুষ্ঠিত এছিয়ান গেমছৰ একাদশ দিনা 3টা সোণ, 5টা ৰূপ আৰু 4টা ব্ৰঞ্জসহ মুঠ 12টা পদক অৰ্জন কৰে। ইয়াকে লৈ ভাৰতে বৰ্তমানলৈকে 18টা সোণ, 31টা ৰূপ আৰু 32টা ব্ৰঞ্জসহ মুঠ 81টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ চতুৰ্থ স্থানত আছে। এছিয়ান গেমছৰ ইতিহাসত এয়া বৰ্তমানলৈকে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। প্ৰতিযোগিতাখনৰ আৰ্চাৰীত আজি ভাৰতৰ সুৰেশা পৰ্ণিত আৰু অদিতিয়ে হংকঙৰ দলটোক পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰগতি লাভ কৰিছে। বেডমিণ্টনত কিছু সময়ৰ পিছতে পি ভি সিন্ধুৱে চীনৰ জিন জিয়াঙৰ মুখামুখি হ'ব। ইয়াৰ উপৰিও ভাৰতীয় খেলুৱৈয়ে আজি পুৰুষৰ মাৰাথান দৌৰৰ ফাইনেল জু জিটছু, ৰোলাৰ স্কেটিং আৰু মল্লযুদ্ধকে ধৰি বিভিন্ন শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে প্ৰতিযোগিতাৰ একাদশ দিনা কালি নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰে। এই শিতানত সতীৰ্থ খেলুৱৈ কিশোৰ জেনাই ৰূপৰ পদক হস্তগত কৰে। একেদৰে জ্যোতি সুৰেশা ৱেন্নম আৰু ঔজাছ দেউতলেই আৰ্চাৰীৰ মিক্সড শাখাৰ দলীয় শিতানত দেশৰ হকে সোণৰ পদক লাভ কৰে। ইয়াৰ বিপৰীতে হৰমিলন বেনিছে মহিলাৰ 800 মিটাৰ, অভিনাশ ছাবলী পুৰুষৰ 500 মিটাৰ দৌৰ আৰু লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক লাভ কৰে। কৰবিন হুদাই মহিলাৰ বক্সিঙৰ 57 কিলোগ্ৰাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে অভৰ সিং আৰু অনাহত সিঙে স্পৰ্শত আৰু ৰামবাবু আৰু মঞ্জুৰাণীয়ে 35 কিলোমিটাৰ বেগাই খোজকঢ়া প্ৰতিযোগিতাৰ মিক্সড শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ বিপৰীতে সুনীল কুমাৰে পুৰুষৰ মল্লযুদ্ধৰ 87 কিলোগ্ৰাম ওজন শাখাৰ গ্ৰীকো ৰোমান শিতানত ব্ৰঞ্জৰ পদক হস্তগত কৰে। এতিয়া সোধক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে।
ছিকিমত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানত বহুকেইজন লোকৰ মৃত্যুৰ লগতে সেনা জোৱানসহ 200+ লোক সন্ধানহীন হোৱাৰ বাতৰিক আজি প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। কোৱাণ্টাম কণাৰ আৱিষ্কাৰ আৰু সংশ্লেষণৰ বাবে 3 ৰসায়ন বিজ্ঞানী ক্ৰমে মাওংগি বাৱেণ্ডি, লুই ব্ৰুচ, এলেক্সি একিমভলৈ এই বছৰৰ ৰসায়নৰ নবেল বঁটা আগবঢ়োৱাৰ বাতৰিক দৈনিক অসম, দি আছাম ট্ৰিবিউনকে প্ৰমুখ্য কৰি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চীনত চলি থকা এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৰূপৰ পদক লাভ কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে ৰূপোৱালী লাভলীনা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে অসমীয়া প্ৰতিদিনকে ধৰি বহুকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ ৰাজসাহায্য 200 টকাৰ পৰা 300 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ বাতৰিক দ্য চেণ্টিনেল আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এটা বিতৰ্কিত গেমিং এপ্লিকেশ্যনৰ অনলাইন জুৱাৰ বিজ্ঞাপনত অংশগ্ৰহণ কৰাৰ বাবে বলিউড অভিনেতা ৰণবীৰ কাপুৰক প্ৰৱৰ্তন সঞ্চালকালয়ে জেৰাৰ চমন দিয়াৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী তদন্তৰ দ্বিতীয়খন প্ৰতিবেদন অহা এসপ্তাহৰ ভিতৰত দাখিল কৰিব বুলি জনোৱা বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে তেখেতৰ শেহতীয়া চলচ্চিত্ৰ তৰাজ হাজবেণ্ডৰ বাবে ষষ্ঠদশ এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ডৰ 2023ৰ বাবে মনোনয়ন লাভ কৰাৰ বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা 3টা নৈৰ আকস্মিক বানত 14 লোকে প্ৰাণ হেৰুওৱাৰ লগতে 22 সেনা জোৱানসহ মুঠ 102 লোক সন্ধানহীন। বড়োলেণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেইবাটাও প্ৰকল্প মুকলি তথা আধাৰশিলা স্থাপন আৰু এছিয়ান গেমছত 18টা সোণ, 31টা ৰূপ আৰু 32টা ব্ৰঞ্জসহ মুঠ 81টা পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত। এছিয়ান গেমছত ভাৰতৰ এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।